দ্বিতীয় বংশাৱলী 36 অধ্যায়। জিহুৱা হস, জিহুৱা কিম, জিহুৱা খিন আৰু চিদিকিয়াৰ ৰাজত্ব, লোকসকলক বন্দী কৰি নিয়া। পাছত দেশৰ লোকসকলে যোছিয়াৰ পুত্ৰ জিহুৱাহজক লৈ জেৰুচালেমত তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে। জিহুৱাহজে 23 বছৰ বয়সত ৰজা হৈ জেৰুচালেমত 3 মাহ ৰাজত্ব কৰিলে। মিছৰৰ ৰজাই জেৰুচালেমত তেওঁক ৰজাৰ পদৰ পৰা আঁতৰাই দেশৰ ওপৰত 100 কিকৰ ৰূপ আৰু 1 কিকৰ সোণ দণ্ড কৰিলে। তাৰ পাছত মিছৰৰ ৰজাই তেওঁৰ ভায়েক ইলিয়াকিমক জিহুদা আৰু জেৰুচালেমৰ ওপৰত ৰজা পাতিলে আৰু তেওঁৰ নাম সলাই জিহুৱাকিম ৰাখিলে। তেতিয়া তেওঁ ইলিয়াকিমৰ ককায়েক জিহুৱাহজক ধৰি মিছৰলৈ লৈ গ'ল। জিহুৱাকিমে 25 বছৰ বয়সৰ ৰজা হৈ জেৰুচালেমত 11 বছৰ ৰাজত্ব কৰিলে। তেওঁৰ ঈশ্বৰ জিহুৱাৰ সাক্ষাতে কু আচৰণ কৰিলে। তেওঁৰ বিৰুদ্ধে বাবিলৰ ৰজা নবুখদনেচৰে আহি তেওঁক আক্ৰমণ কৰি বাবিললৈ লৈ যাবৰ বাবে তেওঁক শিকলিৰে বান্ধিলে। আৰু নবুখদনেচৰে জিহুৱাৰ গৃহৰ কিছু বস্তু বাবিললৈ লৈ গৈ বাবিলত নিজৰ মন্দিৰত ৰাখিলে। চোৱা জিহুৱাকিমৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা ঘিণ লগা কাৰ্যবোৰ আৰু তেওঁ পোৱা দুখৰ কথা ইজৰাইল আৰু জিহুদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে। পাছত তেওঁ পুত্ৰ জিহুৱাখিন তেওঁৰ পদৰ ৰজা হ'ল। জিহুৱাখিনে 18 বছৰ বয়সৰ ৰজা হৈ জেৰুচালেমত 3 মাহ 10 দিন ৰাজত্ব কৰিলে। তেওঁ জিহুৱাৰ সাক্ষাতে কু আচৰণ কৰিলে। পাছত বছৰৰ আৰম্ভণত নবুখদনেচৰ ৰজাই মানুহ পঠিয়াই তেওঁক আৰু জিহুৱাৰ গৃহৰ মনমোহা বস্তুবোৰ বাবিললৈ অনালে আৰু জিহুদা আৰু জেৰুচালেমৰ ওপৰত তেওঁৰ সম্বন্ধযুক্ত চিদিকিয়াক ৰজা পাতিলে। চিদিকিয়া 21 বছৰ বয়সত ৰজা হৈ জেৰুচালেমত 11 বছৰ ৰাজত্ব কৰিলে। তেওঁৰ জিহুৱাৰ সাক্ষাতে কু আচৰণ কৰিলে। তেওঁ জিহুৱাৰ বাক্য প্ৰকাশ কৰোঁতা ভাৱবাদী জিৰিমিয়াৰ আগত নিজকে নম্ৰ নকৰিলে। আৰু যি ৰজা নবুখদনেচৰে তেওঁক ঈশ্বৰৰ নামেৰে শপত কৰাইছিল, তেওঁ সেই ৰজাৰ অহিতে বিদ্ৰোহীও হ'ল। তেওঁ ডিঙি থৰ আৰু মন কঠিন কৰি ইজৰাইলৰ ঈশ্বৰ জিহুৱালৈ ঘূৰিবলৈ মান্তি নহ'ল। বিশেষকৈ পুৰোহিতসকলৰ মাজৰ প্ৰধান লোকসকলে আৰু প্ৰজাসকলে জাতিবোৰৰ আটাই ঘিণ লগা কাৰ্যৰ দৰে অনেক সত্য লংঘন কৰিলে। আৰু জিহুৱাই জেৰুচালেমত যি গৃহ প্ৰবৃত্ত কৰিছিল তাক তেওঁলোকে অখুচি কৰিলে। তথাপি তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ জিহুৱাই নিজ প্ৰজাসকললৈ আৰু নিজৰ নিবাসৰ ঠাইলৈ মৰম লাগি অতি যত্নেৰে নিজৰ দূতবোৰক তেওঁলোকৰ গুৰিলৈ পঠিয়াই আছিল, কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতবোৰক খেজেলিয়াইছিল, তেওঁ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁ ভাৱবাদীসকলক হিয়াৰিছিল। সেয়ে শেষত জিহুৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত তাক থমাব পৰা আৰু উপায় নাছিল। এই হেতুকে তেওঁ কলদিয়াসকলৰ ৰজাক তেওঁলোকৰ বিৰুদ্ধে আনিলে। তেওঁলোকৰ ধৰ্মধামত তেওঁলোকৰ ডেকাসকলৰ তৰোৱালেৰে বধ কৰিলে। যুৱক কি যুৱতী, বৃদ্ধ কি অতি লুৰলুৰীয়া বুঢ়া, কালৈকো দয়া নকৰিলে। ঈশ্বৰে তেওঁৰ হাতৰ সকলোকে শুধাই দিলে আৰু তেওঁ ঈশ্বৰ গৃহৰ সৰু বৰ সকলো বস্তু আৰু জিহুৱাৰ গৃহৰ বহুমূল্য দ্ৰব্য আৰু ৰজাৰ ও তেওঁৰ প্ৰধান লোকসকলৰ বহুমূল্য দ্ৰব্য এই আটাইবোৰ বাবিললৈ লৈ গ'ল। আৰু তেওঁ লোকসকলে ঈশ্বৰৰ গৃহ পুৰি ভস্ম কৰিলে, জেৰুচালেমৰ গড় ভাঙিলে, তাৰ আটাই অট্টালিকাবোৰ জুইৰে পুৰি পেলালে আৰু তাত থকা সকলো মনোহৰ পাত্ৰবোৰ নষ্ট কৰিলে। আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকসকলক তেওঁ বাবিললৈ লৈ গ'ল। তাতে পাৰস্য ৰাজ্য স্থাপন নোহোৱালৈকে সেই লোকসকলক ৰজাৰ আৰু তেওঁৰ পুত্ৰৰ দাস হৈ থাকিল। জিৰিমিয়াৰ মুখে কোৱা জিহুৱাৰ বাক্য হামফল কৰিবৰ অৰ্থে দেশে নিজৰ ভোগ কৰিবলগীয়া বিশ্ৰামকাল ভোগ নকৰিলে, অৰ্থাৎ লোকসকল তেওঁ আৰু তেওঁৰ সন্তানসকলৰ দাস হৈ থাকিল। সত্তৰ বছৰ পূৰ কৰিবলৈ দেশ নিজৰ উচ্ছন্ন হোৱা সকলো কালত বিশ্ৰাম ভোগ কৰিলে। পাছত পাৰস্য ৰজা কুৰছৰ ৰাজত্বৰ প্ৰথম বছৰত জিৰিমিয়াৰ দ্বাৰাই কোৱা জিহুৱাৰ বাক্য সিদ্ধিৰ বাবে জিহুৱাই পাৰস্য কুৰছ ৰজাৰ মন উদগালে। তেওঁ নিজৰ ৰাজ্যৰ সকলোফালে ঘোষণা কৰি আৰু জাননী লিখি এই আজ্ঞা প্ৰচাৰ কৰিলে। তেওঁ ক'লে, পাৰস্য ৰজা কুৰছে এই কথা কৈছে, স্বৰ্গৰ ঈশ্বৰ জিহুৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দান কৰিলে। তেওঁৱেই যিহুদা দেশৰ জেৰুচালেমত তেওঁৰ বাবে এটা গৃহ নিৰ্মাণ কৰিবলৈ মোক ভাৰ দিলে। তেওঁৰ সকলো প্ৰজাসকলৰ মাজৰ যিকোনো লোক তোমালোকৰ মাজত আছে, তেওঁৰ ঈশ্বৰ জিহুৱা তেওঁৰ লগত থাকক আৰু সেই দেশলৈ তেওঁ উঠি যাওক।